এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ উজনিৰ বাতৰি কৈছো ৰূপজ্যোতি বৰুৱাই। অসমৰ মুঠ ঘৰুৱা উৎপাদন 2013-14 চনৰ 29 বিলিয়ন ডলাৰৰ পৰা 2023-24 বৰ্ষত 68.78 বিলিয়ন ডলাৰৰো অধিক হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ বাবে আয়োজিত এটা ৰোড শ্বত এই বিষয়ে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে সংবাদ মাধ্যম আৰু বিভিন্ন উদ্যোগ জগতৰ প্ৰতিনিধিৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এসময়ত উগ্ৰপন্থী সমস্যা আৰু অশান্তিয়ে জৰ্জৰিত কৰা অসমত সম্প্ৰতি ইতিবাচক ৰূপান্তৰ ঘটিছে। তেওঁ লগতে এডভান্টেজ আছাম শীৰ্ষ সন্মিলনৰ বিশেষ সবিশেষ তথ্য নিজৰ ভাষণত দাঙি ধৰে। ইয়াৰ আগেয়ে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মিলনৰ বাবে টাটা গোটকে ধৰি দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ গোষ্ঠীৰ নেতৃবৰ্গক সাক্ষাৎ কৰি আমন্ত্ৰণ জনায়। 2018 চনত ৰাজ্যৰ প্ৰথমখন বিনিয়োগ সন্মিলনৰ অভূতপূৰ্ব সফলতাৰ পৰিপ্ৰেক্ষিতত অহা 24 আৰু 25 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিবলগীয়া এই সন্মিলনত দেশৰ লগতে বিদেশৰো ভালেসংখ্যক উদ্যোগপতি উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালতেই প্ৰায় 1,00,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাবলৈ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত 8,000 কোটি টকা ব্যয়েৰে বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা 5 নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰা, 10,000 কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানা সম্প্ৰসাৰণ, ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী কৰুৱা সংযোগী দলং, গুৱাহাটী ৰিং ৰোড, গুৱাহাটী ভূটান সংযোগী ৰেল পথকে নিৰ্মাণকে ধৰি কেইবাটাও প্ৰকল্প লোৱা হৈছে। এই প্ৰকল্পসমূহ কাৰ্যকৰী হোৱাৰ পাছত অসমে আন্তঃগাঁথনি দিশত ভালেখিনি আগবাঢ়ি যাব আৰু ৰাজ্যখনৰ বিনিয়োগৰ বাবে সুচল স্থান হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰিছে। বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান উন্নীতকৰণৰ পদক্ষেপ হিচাপে আজি চলিত বছৰৰ গুণোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। 2017 চনৰ পৰা ৰূপায়ণ কৰা এই কাৰ্যসূচীয়ে 5 বাৰকৈ সফলতা লাভ কৰাৰ পাছত আজিৰে পৰা 7 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ প্রথম পৰ্যায়ত আজি ৰাজ্যৰ 11খন জিলাৰ 16,000ৰো অধিক বিদ্যালয় সামৰি লোৱা হ'ব। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়সমূহত স্বমূল্যায়ন আৰু কাইলৈৰ পৰা 9 জানুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব। এই 11খন জিলাৰ 16,056খন চৰকাৰী প্ৰাদেশীকৃত আদৰ্শ বিদ্যালয়, চাহবাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহবাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা আয়োজিত বিদ্যালয় সামৰি লোৱা হ'ব। গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা 9ম শ্ৰেণীলৈ মুঠ 14,11,878গৰাকী শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হ'ব। এই কাৰ্যসূচীত 6,365গৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক, কাৰ্যনিৰ্বাহক সদস্যৰ উপৰি চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰিব। শিৱসাগৰ জিলাৰ 1,241খন শিক্ষানুষ্ঠানৰ 70,717গৰাকী ছাত্ৰ ছাত্ৰীৰ সামৰি গুণোৎসৱ অনুষ্ঠিত হৈছে। কাৰ্যসূচীৰ তৃতীয় দিনা শিক্ষামন্ত্ৰী ডঃ ৰণুজ পেগু বহিমূল্যায়ক ৰূপে উপস্থিত থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জনবসতিপূৰ্ণ অঞ্চলসমূহত শেহতীয়াকৈ মানুহ আৰু বন্যপ্ৰাণীৰ মাজত দেখা দিয়া সংঘাত দূৰ কৰাৰ বাবে উপায় উদ্ভাৱন কৰিবলৈ আজি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৱৰ্তী অঞ্চলসমূহৰ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে। এই আলোচনাকালত গ্ৰহণ কৰা সিদ্ধান্তই অদূৰ ভৱিষ্যতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া ৰাইজক সকাহ দিয়াৰ উপৰি বন্যপ্ৰাণী সুৰক্ষা নিশ্চিত কৰিব বুলি মন্ত্ৰী পাটোৱাৰীয়ে প্ৰকাশ কৰে। বৈঠকত লগতে এই অঞ্চলসমূহত বাস কৰা যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত মন্ত্ৰী অতুল বৰাও অংশগ্ৰহণ কৰে। বনমন্ত্ৰীগৰাকীয়ে আজি কাজিৰঙাৰ কহৰাত নিৰ্মাণ কৰি উলিওৱা কাজিৰঙা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় উদ্বোধন কৰে। উদ্বোধনকালত মন্ত্ৰী শ্ৰী বৰাও উপস্থিত থাকে। ৰাজ্যৰ কেইবাখনো জিলাত আজি সংশ্লিষ্ট কৰ্তৃপক্ষই সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাত আজি ডিমৌ, শিৱসাগৰ আৰু নাজিৰা বিধানসভা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হয়। এই অনুসৰি শিৱসাগৰ নিৰ্বাচনী জিলাৰ মুঠ ভোটদাতাৰ সংখ্যা 5,69,695গৰাকী। ইয়াৰে 2,79,834জন পুৰুষ আৰু 2,89,857গৰাকী মহিলা আৰু 4গৰাকী তৃতীয় লিংগৰ ভোটদাতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।